জিহিজকেল 44 অধ্যায়। নতুন মন্দিৰত কাম কৰা লোকসকলৰ বিষয়ে। তেতিয়া সেই মানুহে ধৰ্মধামৰ পূবফালে মুখ কৰা বাহিৰ বাট চৰাটোলৈ মুখ ওলোটাই নিলে, সেয়ে টানকৈ বন্ধ কৰি থোৱা আছিল। পাছত জিহুৱাই মোক ক'লে, এই বাট চৰাটো বন্ধ থাকিব, মেলা নাযাব, আৰু এইপিনে কোনো লোক নুসুমাব, কিয়নো ইজৰাইলৰ ঈশ্বৰ জিহুৱাই এইফাললৈ প্ৰৱেশ কৰিলে, এই হেতুকে ই বন্ধ থাকিব। অধিপতিজনৰ বিষয়ে হ'লে কেৱল তেওঁহে জিহুৱাৰ আগত আহাৰ কৰিবৰ অৰ্থে তাত বহিব, তেওঁ বাট চৰাটোৰ বাৰাণ্ডাৰ বাটেদি সোমাব আৰু সেই একেই বাটেদিয়েই বাহিৰ ওলাব। তাৰ পাছত তেওঁ উত্তৰ বাট চৰাটোৰ বাটেদি মোক গৃহটিৰ আগলৈ নিলে, আৰু মই চাই দেখিলোঁ জিহুৱাৰ গৌৰৱে জিহুৱাৰ গৃহটি পৰিপূৰ্ণ কৰিলে। তাতে মই উবুৰি হৈ পৰিলোঁ। পাছে জিহুৱাই মোক ক'লে, হে মনুষ্য সন্তান, জিহুৱাৰ গৃহটিৰ সকলোৰ নিয়ম প্ৰণালী আৰু তাৰ আটাই ব্যৱস্থাৰ বিষয়ে মই তোমাক যি যি ক'ম তুমি সেই সকলোলৈ মনোযোগ কৰা, চকু দিয়া, কাণ দিয়া আৰু ধৰ্মধামৰ বাহিৰলৈ যোৱা প্ৰত্যেক বাটলৈ আৰু গৃহটিৰ প্ৰৱেশ স্থানলৈ ভালকৈ মন দি চোৱা। আৰু তুমি বিদ্ৰোহী ইজৰাইল বংশক ক'বা, প্ৰভু জিহুৱাই এই কথা কৈছে, হে ইজৰাইল বংশ, তোমালোকে মোক আহাৰ অৰ্থাৎ তেল আৰু তেজ উৎসৰ্গ কৰা সময়ত মোৰ গৃহটি অপবিত্ৰ কৰিবৰ কাৰণে মোৰ ধৰ্মধামত ভৰি দিবলৈ অচুন্নত হৃদয়ৰ আৰু অচুন্নত মাংসৰ বিজাতীয়সকলক মোৰ ধৰ্মধামলৈ যে আনিলা তোমালোকৰ আটাই ঘিণলগীয়া কাৰ্যৰ মাজত, সেইটোৱে তোমালোকৰ পক্ষে যথেষ্ট হওক। তোমালোকৰ আটাই ঘিণলগীয়া কাৰ্যৰ বাহিৰেও তোমালোকে মোৰ নিয়মটি ভাঙিলা, আৰু তোমালোকে মোৰ পবিত্ৰ বস্তু বিষয়ক ৰক্ষণীয় ৰক্ষা কৰা নাই, কিন্তু তোমালোকে মোৰ ধৰ্মধামত মোৰ ৰক্ষণীয় ৰক্ষা কৰিবলৈ ইচ্ছামতে ৰক্ষক পাতিলা। প্ৰভু জিহুৱাই এই কথা কৈছে, ইজৰাইলৰ সন্তানসকলৰ মাজত থকা বিজাতীয়সকলৰ অচুন্নত হৃদয়ৰ আৰু অচুন্নত মাংসৰ কোনো বিজাতীয় মোৰ ধৰ্মধামত নুসুমাব। কিন্তু ইজৰাইল বিপথে যোৱা সময়ত যি লেবিয়াসকলে নিজ নিজ মূৰ্তিৰ পাছত চলি মোৰ পৰা বিপথে গৈছিল, মোৰ পৰা আঁতৰ হোৱা সেই লেবিয়াসকলে নিজ নিজ অপৰাধৰ ভাৰ বব। তেওঁলোকে গৃহটিৰ দুৱাৰ ৰখীয়া আৰু গৃহটিৰ পৰিচৰ্যা কৰি মোৰ ধৰ্মধামত পৰিচাৰক হ'ব। তেওঁলোকে হোম বলি আৰু প্ৰজাসকলৰ অৰ্থে দিয়া বলি কাটিব আৰু প্ৰজাসকলৰ পৰিচৰ্যা কৰিবলৈ তেওঁলোকে তেওঁলোকৰ আগত থিয় হ'ব। তেওঁলোকে প্ৰজাসকলৰ মূৰ্তিবোৰৰ আগত তেওঁলোকৰ পৰিচৰ্যা কৰি ইজৰাইল বংশৰ অপৰাধজনক বিঘিনিস্বৰূপ হৈছিল। এই হেতুকে প্ৰভু জিহুৱাই কৈছে, মই তেওঁলোকৰ অহিতে মোৰ হাত দাঙি শপত কৰিলোঁ যে তেওঁলোকে নিজ নিজ অপৰাধৰ ভাৰ বব, আৰু তেওঁলোকে মোৰ ওচৰত পুৰোহিত কৰ্ম কৰিবলৈ নাহিব। মোৰ পবিত্ৰ, মোৰ অতি পবিত্ৰ বস্তুবোৰৰ কোনো বস্তুৰ ওচৰত নাচাপিব, কিন্তু তেওঁলোকৰ লাজৰ আৰু তেওঁলোকে কৰা ঘিণলগীয়া কাৰ্যৰ ভাৰ বব। গৃহটিৰ সকলো সেৱকীয়া কাৰ্যত আৰু তাত কৰিব লগা আটাই কৰ্মত মই তেওঁলোকক গৃহটিৰ ৰক্ষণীয়ৰ ৰক্ষক কৰিম। কিন্তু ইজৰাইলৰ সন্তানসকল মোৰ পৰা বিপথে যোৱা কালত মোৰ ধৰ্মধামৰ ৰক্ষণীয় ৰক্ষা কৰা চাদুকৰ সন্তান লেবিয়া পুৰোহিতসকলে হ'লে মোৰ পৰিচৰ্যা কৰিবলৈ মোৰ গুৰিলৈ আহিব। আৰু প্ৰভু জিহুৱাই কৈছে, তেওঁলোকে তেল আৰু তেজ মোৰ উদ্দেশ্যে উৎসৰ্গ কৰিবলৈ মোৰ আগত থিয় হ'ব। তেওঁলোকে মোৰ ধৰ্মধামত সোমাব, মোৰ পৰিচৰ্যা কৰিবলৈ মোৰ মেজৰ ওচৰলৈ আহিব আৰু মোৰ ৰক্ষণীয় ৰক্ষা কৰিব। আৰু তেওঁলোকে ভিতৰ চোতালখনৰ বাটচৰা কেইটাইদি সোমালে তেওঁলোকে হন সূতাৰ বস্ত্ৰ পিন্ধিব আৰু তেওঁলোকে ভিতৰ চোতালখনৰ বাটচৰা কেইটাত আৰু গৃহৰ পৰিচৰ্যা কৰোঁতে তেওঁলোকৰ গাত নোমৰ কাপোৰ নাথাকিব। তেওঁলোকৰ মূৰত হন সূতাৰ পাগুৰি আৰু কঁকালত হন সূতাৰ জাঙীয়া থাকিব। ঘাম উলিওৱা কোনো কাপোৰ তেওঁলোকে কঁকালত নাবান্ধিব। যেতিয়া তেওঁলোকে বাহিৰ চোতালখনলৈ তেওঁলোকৰ গুৰিলৈ বাহিৰ চোতালখনলৈকে ওলাই যাব, তেতিয়া তেওঁলোকে তেওঁলোকৰ পৰিচৰ্যা বস্ত্ৰ হুলুকাই পবিত্ৰ কোঠালীবোৰত থ'ব আৰু তেওঁলোকৰ বস্ত্ৰৰে তেওঁলোকক পবিত্ৰ নকৰিবৰ কাৰণে আন বস্ত্ৰ পিন্ধিব। তেওঁলোকে মূৰ নুখুৰাব বা চুলি দীঘল হ'বলৈ নিদিব, কেৱল মূৰৰ চুলি কাটিব। ভিতৰ চোতালখনত সোমোৱা সময়ত কোনো পুৰোহিতে দাক্ষাৰক পান নকৰিব। তেওঁলোকে বিধৱা বা পৰিত্যক্ত স্ত্ৰীক বিয়া নকৰিব, কিন্তু ইজৰাইল বংশৰ ঔৰসত জন্মা কুমাৰীক বিধৱা হ'লেও পুৰোহিতৰ বিধৱাক বিয়া কৰিব। আৰু তেওঁলোকে মোৰ প্ৰজাসকলক পবিত্ৰ আৰু সাধাৰণৰ মাজত প্ৰভেদ শিকাব, শুচি আৰু অশুচিৰ মাজত বিভিন্ন কৰিবলৈ শিকিব। আৰু কোনো বিবাদ হ'লে তেওঁলোকে বিচাৰ কৰিবলৈ থিয় হ'ব, মোৰ বিচাৰ অনুসাৰে তেওঁলোকে বিচাৰ কৰিব। মোৰ আটাই নিৰূপিত পৰ্বতবোৰত মোৰ ব্যৱস্থা আৰু বিধিবোৰ তেওঁলোকে পালন কৰিব আৰু মোৰ বিশ্ৰাম দিনবোৰ পবিত্ৰ কৰিব। আৰু তেওঁলোকৰ কোনেও নিজকে অশুচি কৰিবলৈ মৰা মানুহৰ ওচৰলৈ নাযাব, কিন্তু বায়েক, মাক, পুতেক, জীয়েক আৰু ভায়েকৰ কি স্বামীৰ নোহোৱা ভনীয়েকৰ কাৰণে নিজকে অশুচি কৰিব পাৰে। কোনো পুৰোহিত শুচি হোৱাৰ পাছত তাৰ কাৰণে সাত দিন নিৰূপণ কৰা হ'ব। প্ৰভু যীহুৱাই কৈছে, ধৰ্মধামত পৰিচৰ্যা কৰিবলৈ ধৰ্মধামত ভিতৰ চোতালখনত তেওঁ সোমোৱা দিনা নিজৰ পাপাৰ্থক বলি উৎসৰ্গ কৰিব আৰু পুৰোহিতসকলে এক আধিপত্য পাব। ময়ে তেওঁলোকৰ সেই আধিপত্য আৰু তেওঁলোকে তেওঁলোকৰ ইজৰাইলৰ মাজত কোনো আধিপত্য নিদিব। ময়ে তেওঁলোকৰ আধিপত্য, ভক্ষ্য নৈবেদ্য, পাপাৰ্থক বলি আৰু দোষাৰ্থক বলি তেওঁলোকেই খাব আৰু ইজৰাইলৰ প্ৰত্যেক বৰ্জিত বস্তু তেওঁলোকৰেই হ'ব। আৰু প্ৰথমে পকা শস্যাদিৰ প্ৰত্যেকৰ আগভাগ আৰু তোমালোকৰ আটাই উত্তোলনীয় উপহাৰৰ প্ৰত্যেক বস্তুৰ উত্তোলনীয় ভাগ পুৰোহিতসকলৰেই হ'ব। আৰু তোমাৰ ঘৰত আশীৰ্বাদ থাকিবৰ কাৰণে তুমি তোমাৰ খৰচীয়া শস্যৰ আগভাগ পুৰোহিতক দিবা। আৰু চৰাই হওক কি পশুৱে হওক, নিজে মৰা বা জন্তুৱে চিৰা একোকেই পুৰোহিতসকলে নাখাব।